বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ চতিয়াত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন কৰা চতিয়া দিৱসৰ কাৰ্যসূচীত অংশ লৈ 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এখন ৰাজহুৱা উদ্যানৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চতিয়া থানাত স্বাধীনতা আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ স্মৃতিও সোঁৱৰণ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এখন জনসভাক সম্বোধন কৰে। এই সভাতে মুখ্যমন্ত্ৰীয়ে চতিয়াৰ স্বাধীনতা সংগ্ৰামীৰ বীৰত্বক বিষয়বস্তু হিচাপে লৈ বিধায়ক পদ্ম হাজৰিকাক এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আহান জনায়। প্ৰয়োজন সাপেক্ষে চৰকাৰে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব বুলিও তেওঁ ঘোষণা কৰে। উল্লেখযোগ্য যে 1942 চনৰ আজিৰ দিনটো চতিয়াৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে। এই দিনটোতে হাজাৰ হাজাৰ মুক্তিকামী জনতাই চতিয়া থানাত ব্ৰিটিছ ইউনিয়নৰ জেক অৱনমিত কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। এই দিনটো সৰি চতিয়াবাসীয়ে প্ৰতিবছৰে চতিয়া দিৱস পালন কৰি আহিছে। এইবাৰ প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে এই দিৱস পালন কৰা হৈছে। এন ডি এৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা, কিৰেণ ৰিজিজু আৰু এন ডি এ মিত্ৰজোঁটৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে। ইপিনে উপ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে বিৰোধী আই এন ডি এ মিত্ৰজোঁটে অন্ধ্ৰপ্ৰদেশৰ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থীৰূপে মনোনীত কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ নাম কালি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ঘোষণা কৰে। বিৰোধী আই এন ডি এ মিত্ৰজোঁটে বৈঠকৰ অন্তত প্ৰাক্তন ন্যায়াধীশগৰাকীক উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বাছনি কৰে। কংগ্ৰেছৰ সভাপতি খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত বৈঠকৰ পাছত আই এন ডি এ মিত্ৰজোঁটৰ অন্যতম নেতা তথা এন চি পিৰ শাৰদ পাৱাৰ গোটৰ মুৰববী শাৰদ পাৱাৰ আৰু মল্লিকাৰ্জুন খাৰ্গে সংবাদমেলত বি সুদৰ্শন ৰেড্ডীৰ নাম ঘোষণা কৰে। অহা 9 ছেপ্টেম্বৰত উপ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 22 আগষ্টত মনোনয়ন পত্ৰ পুনৰীক্ষণ কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 25 আগষ্ট ধাৰ্য কৰা হৈছে। ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2025 আজি ৰাজ্যসভাত গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰিছে। লোকসভাই কালি বিধেয়কখন গ্ৰহণ কৰিছিল। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে নতুন প্ৰতিষ্ঠান স্থাপন কৰিবলৈ আৰু দেশৰ সকলো প্ৰান্তৰ শিক্ষাৰ্থীক সুযোগ দিবলৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ বদ্ধপৰিকৰ। তেওঁ কয় যে 2013 চনত মাত্ৰ 3,500 বিদ্যাৰ্থীয়ে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত অধ্যয়ন কৰিছিল আৰু 2024-25 বৰ্ষত এনে শিক্ষাৰ্থীৰ সংখ্যা 9,800লৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে বিধেয়কখন উত্থাপন কৰি শ্ৰীপ্ৰধানে কয় যে এই বিধেয়কখনৰ জৰিয়তে 2017 চনৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আইনখনৰ সংশোধন কৰা হ'ব। তেওঁ কয় যে এই বিধেয়কখনৰ মাধ্যমেৰে দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আই আই এম স্থাপনৰ পথ প্ৰশস্ত কৰিব খোজা হৈছে। তেওঁ কয় যে বিধেয়কখনৰ বিভিন্ন ব্যৱস্থাৰ অধীনত আই আই এম গুৱাহাটীৰ 555 কোটি টকা লাভ কৰিব আৰু চলিত শিক্ষাবৰ্ষত প্ৰতিষ্ঠানখনত নামভৰ্তি আৰম্ভ হ'ব। শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৱে আজি জনতা ভৱনৰ পৰা জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে নৱভাৰত সাক্ষৰতা কাৰ্যসূচী উল্লাস সম্পৰ্কে আলোচনা কৰে। বৈঠকত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাত এই আঁচনিৰ অধীনত চলি থকা কাৰ্যক্ৰমৰ পৰিচালনাৰ লগতে আসন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা প্ৰশাসন আৰু অধ্যক্ষসকলক যাৱতীয় নিৰ্দেশ দিয়ে। শিক্ষা লাভৰ পৰা বঞ্চিত দেশৰ 15 বছৰতকৈও অধিক বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকক সাক্ষৰতামূলক কাৰ্যসূচীৰে সফল কৰি তুলি ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাবলৈ সমৰ্থ কৰি তোলাৰ উদ্দেশ্যে এই আঁচনি ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত লিখা পঢ়াৰ লগতে জীৱনৰ কৌশল সম্পৰ্কে শিক্ষাদানেৰে শিকণৰ প্ৰতি উৎসাহিত কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব মহ দিৱস পালন কৰা হৈছে। কামৰূপ জিলাতো আজি এই উপলক্ষে সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ 12খন খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত 12খন বিদ্যালয়ত বাহকজনিত ৰোগৰ সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। কামৰূপৰ ৰামপুৰ আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কমলপুৰ হবেৰকুৰা প্ৰাথমিক বিদ্যালয়তো বাহকজনিত ৰোগৰ সজাগতা সভাৰ আয়োজন কৰা হয়। গাঁওসমূহত বিশেষ সজাগতা সভা, লিফলেট বিতৰণ আদি কাৰ্যসূচী গ্ৰহণ কৰা হয়। মঙলদৈ চহৰৰ মাজেৰে বৈ যোৱা বেগা নদী প্ৰদূষণমুক্ত কৰি তোলাৰ লক্ষ্যৰে পৌৰসভাৰ উদ্যোগত নদীখনৰ 2 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি আজি আৱৰ্জনামুক্ত আৰু পুনৰুজ্জীৱিতকৰণ অভিযান আৰম্ভ হৈছে। পঞ্চদশ কেন্দ্ৰীয় বিত্তীয় আয়োগৰ অনুদানৰ সহায়ত এই অভিযান আৰম্ভ কৰা হৈছে।